শিয়াল শিয়াল কোন আটায় পুলিশ এটা কি হেৰি নেকি এইটোকে ৰা এইটোকে কি কয় এই নাৰিকল বস্তি হা অ সিদ্ধানন্দ হয় নাই শুন 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 মইতো ৰ এক মিনিট মই ৰেডিঅ'টো অলপ কম কৰি থৈ আহোঁ ৰচোন ৰ শুন সিদ্ধানন্দ হয় তই উচি হয় ন উচি অ শুন তোৰ এটা ল'ৰা আহিছিলে তোৰ নম্বৰটো মোলৈ পঠাইছিলে বুজিছ হা তোৰ তোৰ নম্বৰ পঠাইছে তাৰপিছত ঝা বুলি এটা আই এছ অফিচাৰৰ নম্বৰ পঠাইছে তাৰপিছত মই সি মোক বহুত ভাল ভালকৈ কথা কৈছে সেইকাৰণে মই গ্ৰুপত সোমাই দিলোঁ তাৰপিছত জগতৰ লেতেৰা লেতেৰা ফটো পঠাইছে এটা দুটা নাই পাঁচ দহটা পঠাই পেলাই হা তাক আঁতৰাই দি এটা বগা মানুহৰ গুটি লেতেৰা হা তেতিয়া মোৰ উঠিল খং তাক ফোন কৰিলে তাক নাপাওঁ এতিয়া তেতিয়া তোক তোকে ফোন কৰিলোঁ আৰু তই ফোন নুঠাও একো কৰিব লগা নাই মই কৈছোঁ নাই একো কৰিব লগা নাই এটা মানুহে এই যোৰহাট পুলিচ থানাৰ যোৰহাট পুলিচ ষ্টেচনৰ অডিঅ'টো শুনিবিচোন এটাই কৈছে যে মই ইঞ্চপেক্টৰ আমুক বুলি মাক দিগদাৰি কৈছিলে মই তেতিয়া ধাৰা লগাই দিওঁ নহয় ধাৰা 320 মই ধাৰা 320 300 মই ধাৰা লগাই দিব পাৰোঁ অ' মোক পুলিচ নালাগে অ' বালটো মই কাগজ এখনত ধাৰাটো লগাই পেলাই এই কোৰ্টত দি থৈ আহিলে কোৰ্টে পুলিচ লৈ আহি তাক ধৰি লৈ যাব মই এইবিলাক একো নকৰোঁ মোৰ মোৰ একো সমস্যা নাই তহঁতে সাধাৰণ তহঁত এখন তহঁতক মই দুটা কথা কৈছোঁ দুটা কথা শুন ভালকৈ শুন আৰু অঁ থ এতিয়া হ'লনে